ভক্তিবচন অনুষ্ঠানৰ মজিয়ালৈ আপোনাক স্বাগতম প্ৰিয় শ্ৰোতা।
আজি দেই পবিত্ৰ ক্ষণতে উজ্বলি উঠক খ্ৰীষ্টৰ জ্যোতি।
জীৱনৰ একাবেকা বাটত চলোতে সকলো সময়ত সহায় হবলৈ এয়া আমি লৈ আহিছো বাইবেল শাস্ত্ৰৰ জীৱনময় বাক্য ভক্তি বচন।
বাইবেল শিক্ষা শুনাৰ আগতে এতিয়া আহক এই ভক্তিমূলক গীতটিৰে ঈশ্বৰৰ প্ৰশংসা কৰোঁ।
প্ৰভু যীশু মোৰ পৰিত্ৰাতা, তেওঁৱেই জীৱনদাতা, জীৱন পথটো তেওঁৱেই কথা, মোৰ জ্যেষ্ঠ ভ্ৰাতা। প্ৰভু যীশু মোৰ পৰিত্ৰাতা, তেওঁৱেই জীৱনদাতা, জীৱন পথটো তেওঁৱেই কথা, মোৰ জ্যেষ্ঠ ভ্ৰাতা। পাপৰ দাগ মোৰ মচি দিয়ে, মোৰ জীৱন তেওঁ নতুন কৰে। পাপৰ দাগ মোৰ মচি দিয়ে, মোৰ জীৱন তেওঁ নতুন কৰে, মোৰ জ্যেষ্ঠ ভ্ৰাতা। পাপৰ দাগ মোৰ মচি দিয়ে, মোৰ জীৱন তেওঁ নতুন কৰে, তেওঁৱেই মোৰ ধাৰ্মিকতা, ই যে মহান পৰিত্ৰাতা, তেওঁৱেই জীৱনদাতা, জীৱন পথটো তেওঁৱেই কথা, মোৰ জ্যেষ্ঠ ভ্ৰাতা, মোৰ জ্যেষ্ঠ ভ্ৰাতা, মোৰ জ্যেষ্ঠ ভ্ৰাতা।
আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আশা কৰো মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত আপুনি ভালে কুশলে আছে। আপুনি বাৰু আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছেনে? এই অনুষ্ঠান শুনি আপুনি বাৰু কেনে পাইছে, কিবা প্ৰকাৰে লাভৱান হোৱা বুলি ভাবেনে বাৰু? এই অনুষ্ঠান সম্বন্ধে আপোনাৰ মতামত, দিহা পৰামৰ্শ আদি জনাই আমালৈ চিঠি লিখিবচোন। যদি আপুনি আমাৰ নিয়মীয়া শ্ৰোতা কিন্তু কেতিয়াও আমালৈ চিঠি পত্ৰ লিখা নাই, তেনেহলে আজিয়ে লিখিবচোন। যদি আমালৈ মাজে সময়ে চিঠি পত্ৰ লিখি আছে তেনেহলে আপোনাক ধন্যবাদ জনাইছো। আচলতে আপোনালোকৰ পৰা পোৱা চিঠি পত্ৰই আমাৰ উৎসাহ উদ্দীপনাৰ উৎস। আহকচোন সদায় কৰি অহাৰ নিচিনাকৈ আজিও বাইবেল অধ্যয়নৰ আগে আগে খন্তেক প্ৰাৰ্থনা কৰো। স্বৰ্গত থকা অসীম দয়ালু পিতৃশ্বৰ, তোমাৰ মহান নামৰ ধন্যবাদ কৰো। তুমি সৰ্বশক্তিমান, সৰ্বব্যাপী, সৰ্বজ্ঞানী ঈশ্বৰ হৈও আমাৰ দৰে ক্ষুদ্ৰ মানৱক যে ইমান প্ৰেম কৰা সেই কথা ভাবিলেই আচৰিত হওঁ। তুমি আমাক ইমানেই প্ৰেম কৰিলা যে আমাক পৰিত্ৰাণ দিবলৈ তুমি তোমাৰ একেজাত পুত্ৰ যীশুখ্ৰীষ্টকেই আমালৈ দান কৰিলা। তেওঁ ক্ৰুচত নিজৰ পবিত্ৰ তেজেৰে আমাৰ পাপৰ প্ৰায়চিত্ত কৰিলে। আজি তেওঁত বিশ্বাস কৰি আমি অনন্ত জীৱন লাভ কৰি তোমাক পিতৃ বুলি মাতিব পৰা হৈছো। তাৰ বাবে তোমাক অশেষ ধন্যবাদ পিতা। এতিয়া আমি তোমাৰ মহান বাক্য বাইবেল শাস্ত্ৰ অধ্যয়ন কৰিবলৈ ওলাইছো। প্ৰাৰ্থনা কৰিছো পিতা, তোমাৰ বাক্য তুমিয়েই আমাক বুজাই দিয়া। এই অনুষ্ঠান শুনি থকা আমাৰ মৰমৰ শ্ৰোতাসকলক তুমি উপচি পৰাকৈ আশীৰ্বাদ কৰা। জাগতিক প্ৰয়োজনসমূহৰ লগতে তেওঁলোকৰ আধ্যাত্মিক দিশৰ প্ৰয়োজনসমূহো তুমি পূৰণ কৰা, কিয়নো এই প্ৰাৰ্থনা আমাৰ মহান ত্ৰাণকৰ্তা মৃত্যুঞ্জয় প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াইছো। আমেন। প্ৰিয় শ্ৰোতা, যদিহে আপুনি আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে তেনেহলে আপুনি নিশ্চয় জানে যে আমি এতিয়া বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ ইয়োবৰ বিৱৰণ নামৰ পুস্তকখন অধ্যয়ন কৰি আছো। আমি এতিয়ালৈকে এই পুস্তকখনৰ 30 নম্বৰ অধ্যায়লৈকে আমাৰ আলোচনা আগবঢ়াই লৈ গলো। আমি দেখি আছো যে ইয়োবৰ যি দুৰৱস্থা হৈছিল তাকে দেখি তেওঁৰ তিনিজন বন্ধুৱে তেওঁক নানা ধৰণে দিহা পৰামৰ্শ দিবলৈ আহি আচলতে পাকে প্ৰকাৰে এইটো বুজাইছিল যে ইয়োবৰ কিবা গুপুত পাপ আছিল আৰু সেই পাপৰ ফলতেই ইয়োবে এনেকুৱা শাস্তি পাইছে, আৰু তাৰ উত্তৰ হিচাপে ইয়োবে কিছুমান কথা কৈ আছিল। আজি আমি ইয়োবৰ পুস্তকৰ 31 নম্বৰ অধ্যায়ৰ প্ৰথম পদৰ পৰা শেষলৈকে আলোচনা কৰিম, আৰু এয়ে হ'ব ইয়োবে নিজৰ প্ৰতিৰোধ কৰাৰ শেষ বক্তৃতা। ইয়োবে নিজক প্ৰতিৰোধ কৰিয়েই থাকিল। তেওঁৰ তিনিওজন বন্ধুৱে তেওঁক স্বীকাৰ কৰাব নোৱাৰিলে যে তেওঁৰ জীৱনত এটা ডাঙৰ পাপ আছে। আমিও ইতিমধ্যে জানিব পাৰিছো যে ইয়োবৰ এটা ডাঙৰ পাপ নথকা হলেও ঈশ্বৰে তেওঁক দুখত পেলাব পাৰিলেহেঁতেন, গতিকে তেওঁলোকৰ যুক্তিও কিছু পৰিমাণে সঁচা বুলি আমি ক'ব পাৰো। আনহাতে ইয়োবে নিজকে প্ৰতিৰোধ কৰি থাকোঁতে এই কথাটোৰ ইংগিত দি আছিল যে তেওঁ সম্পূৰ্ণ শুদ্ধ সিদ্ধ, কঠোৰ শাস্তি পাবলগীয়া তেওঁ একো ডাঙৰ পাপ কৰা নাই, গতিকে তেওঁক শাস্তি দিয়াটো ঈশ্বৰৰ ভুল হৈছে। ইয়োবৰ নিচিনাকৈ যিকোনো মানুহে যেতিয়া নিজৰ বিচাৰ নিজে কৰে তাতকৈ আৰু ডাঙৰ মূৰ্খ আমি আচলতে একো নাই, কাৰণ যি মুহূৰ্তত আমি নিজে শুদ্ধ সিদ্ধ বুলি বিবেচনা কৰোঁ সেই মুহূৰ্তত ঈশ্বৰে আমাক দেখুৱাই দিয়ে যে আমি ক'ত আছো, আমাৰ আচলতে অৱস্থা কি। সেইকাৰণে আমি নিজে নিজৰ পতিত অৱস্থাটো বিবেচনা কৰি নম্ৰ মনেৰে ঈশ্বৰৰ হাতত অৰ্পণ কৰাই হ'ল জ্ঞানীৰ কাম। আমি যদি সেইটো নকৰোঁ তেনেহ'লে যথেষ্ট মূৰ্খামি হ'ব, আৰু যদিহে আমি সেইটো কৰোঁ তেন্তে ঈশ্বৰে আমাৰ অপৰাধবোৰ আঙুলিয়াই দিয়াৰ পৰিৱৰ্তে আমাৰ বুজ বিচাৰ লয়, আমাক অনুগ্ৰহ কৰে। কিন্তু নিজেই নিজক ধাৰ্মিক বুলি বিবেচনা কৰাসকলক ঈশ্বৰে ক্ৰোধেৰে বিচাৰ কৰে। এই গুৰুত্বপূৰ্ণ তত্বটো আমি সকলোৱে জনা উচিত। ঈশ্বৰৰ দৃষ্টিত নম্ৰ স্বভাৱ বৰ প্ৰিয়, আনকি আনৰ নম্ৰ স্বভাৱে আমাকো বৰকৈ আকৰ্ষণ কৰে। সেইকাৰণে কিছুমান বিশেষ কামত নম্ৰ হ'বলৈ শিক্ষাও দিয়া হয়। কিন্তু আমি মানুহবিলাকে নম্ৰ হ'বলৈ বৰ টান পাওঁ। গৰ্ব কৰি বা গৰ্বী আচৰণ দেখুৱাই আমি বৰ ভাল পাওঁ, আৰু এইটো ঈশ্বৰৰ দৃষ্টিত মানুহৰ এটা অপৰাধ। ইয়োবৰ পুস্তকে আমাক এইটো শিক্ষা দি আহিছে যে মানুহ ঈশ্বৰৰ দৃষ্টিত নম্ৰ হ'ব লাগে, কাৰণ আমাৰ মহানতা আৰু ভাল কামে মানুহক ঈশ্বৰৰ আগত নিৰ্দোষী কৰিব নোৱাৰে। সেইকাৰণে আমিও ভগ্ন হৃদয়েৰে আৰু অনুশোচনাৰে ঈশ্বৰৰ হাতত সোধাই দি অনুগ্ৰহ আৰু পৰিত্ৰাণৰ ভাগী হ'ব লাগে। এই বিষয়ে গীতমালা 34 নম্বৰ গীতৰ 18 নম্বৰ পদত কোৱা হৈছে, সদাপ্ৰভু ঈশ্বৰ ভগ্ন চিত্ৰীয়াবিলাকৰ ওচৰ, খেদিত মন হোৱাবিলাকক তেওঁ পৰিত্ৰাণ কৰে। এই অৱস্থাত উপনীত হোৱাই হ'ল প্ৰকৃত অনুতাপ। মহান ৰজা ডায়ুদে এই কথাটো জানি গীতমালা 51 নম্বৰ গীতৰ 17 নম্বৰ পদত এইদৰে কৈছিল, ঈশ্বৰৰ বলি ভগ্ন মন, হে ঈশ্বৰ তুমি ভগ্ন আৰু খেদিত চিত্তক অগ্ৰাহ্য নকৰা। গতিকে প্ৰিয় শ্ৰোতা, যুক্তিৰ যোগেদি ঈশ্বৰৰ লগত লেনদেন কৰিবলৈ চেষ্টা নকৰিব, মাত্ৰ ভগ্ন চিত্তেৰে ঈশ্বৰৰ অনুগ্ৰহ পাবলৈ নিবেদন কৰক। ইয়োবৰ গোটেই পুস্তকত এই কথাটোকে আমাক কৈ অহা হৈছে, কিন্তু আমি সহজে নম্ৰ হ'ব নোৱাৰো। এই ক্ষেত্ৰত প্ৰভু যীশুৰ আদৰ্শ আমাৰ বাবে বৰ সহায়ক হ'ব, কাৰণ তেওঁ পৰিত্ৰাতা প্ৰভু হৈও নিজৰ মান মৰ্যাদালৈ নাচালে, কিন্তু নিজে দাসৰ ৰূপ ল'লে। গতিকে আমি তেওঁৰ বিশ্বাসকাৰী হৈও যদি গৰ্ব কৰোঁ, তেন্তে খ্ৰীষ্টৰ বদনাম নকৰোনে? সেইকাৰণে আমি যাতে গৰ্ব নকৰোঁ তাৰ বাবে যীশুৱে 57 নম্বৰ অধ্যায়ৰ 15 নম্বৰ পদত এইদৰে কোৱা হৈছে, কিয়নো অনন্তকাল নিবাসী যাৰ নাম পবিত্ৰ, সেই ঊৰ্ধবাসী আৰু উন্নতজনাই এইদৰে কৈছে, মই ঊৰ্ধলোকত আৰু পবিত্ৰ স্থানত বাস কৰোঁ, আৰু নম্ৰলোকক সচেতন কৰিবলৈ, ভগ্ন চিত্ৰীয়াবিলাকৰ হৃদয় সতেজ কৰিবলৈ মই সেই ভগ্ন চিত্ৰীয়া আৰু নম্ৰলোকৰ লগতো বাস কৰোঁ। ইয়াৰ পৰিৱৰ্তে আমি ইয়োবৰ ক্ষেত্ৰতো দেখা পাইছো যে তেওঁ নিজকে নিজে প্ৰশংসা কৰিছে। তেওঁ কৈছে, মই এজন মহান ব্যক্তি আছিলোঁ, সমাজত মোৰ নাম আছিল, মই ভাল কাম কৰিছিলোঁ, কিন্তু তাৰ পৰিৱৰ্তে মই এতিয়া কি দুখত পৰিছো। তাৰ পাছত তেওঁ আৰু কি কবলৈ লৈছে সেই বিষয়ে 31 নম্বৰ অধ্যায়ৰ প্ৰথম পদটো পঢ়িছো, শুনক, মই মোৰ চকুৰে সৈতে নিয়ম স্থাপন কৰিলো, তেন্তে মই ছোৱালীলৈ কেনেকৈ চোৱা হলো। প্ৰিয় শ্ৰোতা, ইয়াত ইয়োবে দাবী কৰি কৈছে যে তেওঁ পৰিষ্কাৰভাৱে জীৱন যাপন কৰি আহিছে, ছোৱালী বা তিৰোতাৰ পাছত কেতিয়াও তেওঁ বেয়া দৃষ্টি ৰখা নাই, যৌন অভিলাষত পৰি তেওঁ কেতিয়াও অপৰাধ কৰা নাই। 2 আৰু 3 নম্বৰ পদ, কিয়নো ঊৰ্ধবাসী ঈশ্বৰে দিয়া ভাগ কি, আৰু ওপৰত থকা সৰ্বশক্তিমান জনাৰ পৰা পোৱা অংশ কি? সেয়ে জানো অধৰ্মীবোৰৰ নিমিত্তে আপদ আৰু কুকৰ্মীবোৰৰ নিমিত্তে দুৰ্গতি নহয়। প্ৰিয় শ্ৰোতা, তেওঁ এতিয়াও আন মানুহলৈ আঙুলি দেখুৱাই কৈ আছে যে যিসকলে পাপ কৰি আছে তেওঁলোকক ঈশ্বৰে বিচাৰ কৰিব লাগে, তাৰ পৰিৱৰ্তে ঈশ্বৰে তেওঁকহে ইমান কষ্ট কিয় দি আছে সেই কথা তেওঁ বুজিব পৰা নাই। 4 নম্বৰ পদৰ পৰা 6 নম্বৰ পদলৈকে পাঠ কৰি দিছো, তেন্তে তেওঁ মোৰ কোনো পথ নেদেখেনে, আৰু মোৰ আটাই খোজ তেওঁ গণনা নকৰেনে? মই যদি মিছাত চলিলো আৰু মোৰ ভৰি প্ৰবঞ্চনা পথলৈ লৰ ধৰিলে, ঈশ্বৰে মোৰ সিদ্ধতা জানিবৰ নিমিত্তে মোক ঠিক তৰ্জুত জোখক। প্ৰিয় শ্ৰোতা, ইয়াত ইয়োবে দাবী কৰিছে যে তেওঁ ঈশ্বৰৰ দৃষ্টিত সিদ্ধ আচৰণ কৰি আহিছে, কিন্তু তেওঁৰ আচল অৱস্থাটো তেতিয়াহে বুজিব যেতিয়া তেওঁ ঈশ্বৰৰ আগত উপস্থিত হ'ব, আৰু সেই মুহূৰ্তলৈ বেছি সময় নাই। এইবাৰ 7 নম্বৰ পদৰ পৰা 11 নম্বৰ পদলৈকে পঢ়ি দিছো, মই যদি অবাটে খোজ চলালো, মোৰ মন যদি চকুৰ পাছে পাছে চলিল, আৰু মোৰ হাত দুখনত যদি কোনো দাগ লাগি আছে, তেন্তে মই সিঁচিলে অন্যে খাওক, এনেকি মোৰ পথাৰত গজা শস্যবোৰো উঘলা হওক। মই যদি পৰৰ তিৰোতাত মুহ গলো, আৰু চুবুৰীয়াৰ দুৱাৰৰ গুৰিত যদি মই লুকাই থাকিলো, তেন্তে মোৰ তিৰোতাই অন্যৰ নিমিত্তে জাঁত ঘূৰাওক, আৰু অন্য লোকে তাইক ভোগ কৰক, কিয়নো সেয়ে গৰ্হিত কাৰ্য, আৰু বিচাৰকৰ্তাবিলাকে দণ্ড দিবলগীয়া অপৰাধ। প্ৰিয় শ্ৰোতা, ইয়াত ইয়োবে কৈছে যে যদিহে তেওঁ ঈশ্বৰৰ দৃষ্টিত অবিশ্বাসী আৰু অপৰাধী, তেন্তে তেওঁৰ ভাৰ্যা পৰৰ হওক, ঈশ্বৰে তেওঁক শাস্তি দিয়ক। ইয়োবে যে শুদ্ধ সিদ্ধ আৰু ভাল মানুহ হিচাপে জীৱন কটাই আহিছিল তাত কোনো সন্দেহ নাই। সমস্যাটো কিন্তু এইয়ে যে তেওঁ নিজৰ গৰ্বত উফন্দি পৰিছিল, সেইকাৰণে বন্ধুসকলৰ কোনো অভিযোগ তেওঁ সহ্য কৰিব পৰা নাছিল। এই স্বভাৱটো আজি খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ মাজতো আমি দেখিবলৈ পাওঁ। কিন্তু ঈশ্বৰৰ সন্তানে গৰ্ব আৰু অহংকাৰ কৰা মানে বন্দুকেৰে গুলিয়াই মানুহ মৰাৰ দৰে কথা। গৰ্ব আৰু অহংকাৰে সঁচাকৈ মানুহৰ অন্তৰ ভাঙি পেলায়। আজিকালি মণ্ডলীবিলাক যে ইমান চেঁচা হৈ পৰিছে তাৰ এটা কাৰণ হ'ল খ্ৰীষ্টীয় লোকৰ গৰ্বভাৱ। মানুহে আজি ক্ষমতাত বহে আৰু ভাবে যে তেওঁলোকে যি কৰিছে ঠিকেই কৰিছে। কিন্তু এই কথাটো আমি সকলোৱে মনত ৰাখিব লাগে যে যীশুখ্ৰীষ্টক বিশ্বাস কৰা যি লোক আমি যে পৰিত্ৰাণ পাইছো সেই কথাটো সঁচা, কিন্তু তথাপিতো ঈশ্বৰৰ দৃষ্টিত আমি সিদ্ধ নহয়। সেইকাৰণে আমি গৰ্ব আৰু অহংকাৰ কেতিয়াও কৰিব নালাগে, সেইটো আমাক কেতিয়াও শোভা নাপায়। এতিয়া আমি 12 নম্বৰ পদৰ পৰা 15 নম্বৰ পদলৈকে চাওঁ হওক। কাৰণ সেয়ে বিনাশৰ গতিলৈকে দহি থকা অগ্নি, সেয়ে মোৰ সৰ্বস্ব বিনষ্ট কৰিলেহেঁতেন। মোৰ বন্দী কি বেটীয়ে মোৰ আগত অভিযোগ কৰিলত, মই যদি সিহঁতৰ বিচাৰলৈ সেয়া জ্ঞান কৰিলো, তেন্তে ঈশ্বৰ উঠিলে মই কি কৰিম? আৰু তেওঁ বুজ বিচাৰ ল'লে মই তেওঁক কি উত্তৰ দিম? মোক গৰ্ভত নিৰ্মাণ কৰা জনাই জানো তাকো নিৰ্মাণ কৰা নাই, আৰু একেজনাই জানো আমাক গৰ্ভত গঠন কৰা নাই। প্ৰিয় শ্ৰোতা, ইয়োবে কৈছে যে তেওঁ এজন জমিদাৰ আছিল আৰু তেওঁৰ বহুতো বনুৱা আছিল। তেওঁ কোনো বনুৱা মানুহক অন্যায় কৰা নাছিল, সকলোকে ভাল ব্যৱহাৰ কৰিছিল, উচিত মজুৰি দিছিল আৰু তেওঁ সেই সকলো ক্ষেত্ৰতে সিদ্ধ আছিল। আৰু তেওঁৰ বিষয়ে ভালদৰে সকলো কথা ঈশ্বৰে জানে, কাৰণ মাতৃগৰ্ভৰে পৰা আচলতে ঈশ্বৰেই আমাক গঠন কৰি আনিছে আৰু আমাৰ বিষয়ে সকলো কথা তেওঁৰ জ্ঞাত। 16 পদৰ পৰা 22 নম্বৰ পদলৈকে পঢ়িছো। মই যদি দুখীয়া লোকক সিহঁতৰ ইচ্ছা পূৰণ কৰিবলৈ নিবাৰণ কৰিলো আৰু বিধৱাৰ চকু জলকা লগালো, যদি বা মোৰ খোৱামুঠি অকলেই খালো আৰু পিতৃহীন ল'ৰাই তাৰ অলপো খাবলৈ নাপালে, এনে নহয় মোৰ ডেকাকালৰ পৰা এনেকুৱা ল'ৰাই বাপেকৰ লগত থকাৰ দৰে মোৰ লগত ডাঙৰ দীঘল হয় আৰু মই মাতৃৰ গৰ্ভত থকাৰে পৰা বিধৱাৰ পথ দৰ্শক। যদি মই কোনোক বস্ত্ৰৰ অভাৱত মৰিব লগা দেখিলো বা দুখীয়াক গাত ল'বলৈ কাপোৰ নাইকিয়া দেখিলো, তাৰ কঁকালে যদি মোৰ আশীৰ্বাদ নকৰিলে আৰু মোৰ মেৰৰ নোমৰ পৰা সি উম নাপালে, আৰু নগৰৰ দুৱাৰত মোৰ ফলীয়া মানুহ দেখি যদি মই পিতৃহীনৰ অহিতে হাত দাঙিলো, তেন্তে মোৰ বাবিচনীৰ হাড়ৰ পৰা মোৰ কান্ধ খহি পৰক আৰু মোৰ বাহুডালৰ পৰা ভাগি পৰক। প্ৰিয় শ্ৰোতা, ইয়োবে দৰিদ্ৰসকলক নিশ্চয় যথেষ্ট সহায় কৰিছিল। নিশ্চয় দৰিদ্ৰতা দূৰীকৰণৰ তেওঁৰ আঁচনি আছিল আৰু এই আঁচনি পোনপ্ৰথমে নিশ্চয় ইয়োবেই প্ৰচলন কৰিছিল বুলি আমি ৰসিকতা কৰি ক'ব পাৰোঁ। আনকি অনাথ ল'ৰা ছোৱালীবিলাকৰো তেওঁ যত্ন লৈছিল। এই সকলোবিলাক নিশ্চয় উচিত কাম আছিল, তেওঁ উত্তম কামকেই কৰি আহিছিল। কিন্তু সমস্যাটো হৈছে এইবিলাকক লৈ তেওঁ গৰ্বী আৰু অহংকাৰী হৈ পৰিছিল বুলি আমি অনুমান কৰিব পাৰোঁ। সেইকাৰণে তেওঁ বাৰে বাৰে কৈ আছে, মই এজন ইমান ভাল মানুহ আছিলো, তথাপিতো মোক ইমান শাস্তি দিয়াটো ঈশ্বৰৰ পক্ষে উচিত হোৱা নাই, এইটো নিশ্চয় ঈশ্বৰৰ ভুল হৈছে। কিন্তু প্ৰিয় শ্ৰোতা, ইয়োবৰ দৰে গৰ্বী আৰু অহংকাৰী হোৱাৰ পৰিৱৰ্তে আমি নম্ৰ হৈ নিজকে নত কৰি ঈশ্বৰৰ মহানতাৰ প্ৰশংসা কৰিব লাগে। এয়াই হ'ল ঈশ্বৰৰ দৃষ্টিত আমাৰ শুদ্ধ পথ। এইবাৰ একেৰাহে 23 নম্বৰ পদৰ পৰা 32 নম্বৰ পদলৈকে পঢ়ি দিছো, শুনিবচোন। কিয়নো ঈশ্বৰৰ পৰা আপদ আহিব বুলি মই ভয় কৰিছিলো, আৰু মই তেওঁৰ মহত্বৰ কাৰণে সেইৰূপ কৰ্ম কৰিব নোৱাৰিলো। মই যদি সুবৰ্ণক মোৰ বিশ্বাসভূমি কৰিলো আৰু তুমি মোৰ আশ্ৰয়, এনে কথা যদি শুদ্ধ শুনক কলো, মোৰ সম্পত্তি অধিক বুলি যদি আনন্দ কৰিলো আৰু নিজ হাতেৰে অনেক লাভ পাইছো বুলি যদি মই উল্লাস কৰিলো, মই সূৰ্যক দীপ্তি দিয়া বা চন্দ্ৰক উজ্জ্বলৰূপে আকাশত গমন কৰা দেখি যদি মোৰ মন গুপুতে মোহ গ'ল আৰু সেই দুয়োৰো উদ্দেশ্যে মোৰ মুখে হাতত চুমা খালে, তেন্তে ইও বিচাৰকৰ্তাবিলাকে দণ্ড দিবলগীয়া অপৰাধ হলহেঁতেন। কিয়নো সেয়ে হোৱা হলে মই ঊৰ্ধবাসী ঈশ্বৰৰ আগত অস্বীকাৰ কৰিলোহেঁতেন। মোক ঘৃণাওতাৰ আপদত মই যদি আনন্দ কৰিলো আৰু সি দুৰ্দশাত পৰা দেখি মই উল্লাসিত হলো, এনে নহয়, তাক মৰিবলৈ সাও দি মোৰ মুখকো পাপ কৰিবলৈ দিয়া নাই। তেওঁ দিয়া মাংস খাই তৃপ্ত নোহোৱা কোন আছে? এইবুলি মোৰ তম্বুৰ মানুহবিলাকে যদি কোৱা নাই, বিদেশীয়ে বাটত ৰাতি কটোৱা নাই, কিন্তু মই পথিকৰ অৰ্থে দুৱাৰ মেলি থৈছিলো। প্ৰিয় শ্ৰোতা, ইয়াত ইউবে কৈছে যে তেওঁ অতিথি সেৱা কৰিছিল আৰু তেওঁৰ শত্ৰুসকলে তেওঁক আঘাত কৰাটো তেওঁবিলাকক অভিশাপ দিয়া নাছিল বা প্ৰতিশোধ লোৱা নাছিল, তথাপিতো তেওঁৰ এই অৱস্থা আজি কিয় হবলৈ পাইছে সেই কথা তেওঁ বুজি পোৱা নাই। 33 নম্বৰ পদৰ পৰা শেষলৈকে অৰ্থাৎ 40 নম্বৰ পদলৈকে পাঠ কৰি দিম। মই অনেক লোকসমূহক ভয় কৰাৰ আৰু প্ৰধান প্ৰধান বংশৰ ঘৃণা আশংকা কৰাৰ কাৰণে মনে মনে থাকি দুৱাৰৰ বাহিৰলৈ নগৈ নিজ হিয়াত মোৰ অধৰ্ম লুকুৱাই ৰাখি যদি মই আদমৰ নিচিনাকৈ মোৰ অপৰাধ ঢাকি থলো, ওহ, মোৰ কথা শুনিবলৈ এজন থকা হলে কেনে ভাল আছিল! চোৱা, এয়া মোৰ চহীৰ চিন, সৰ্বশক্তিমান জনাই মোক উত্তৰ দিয়ক। ওহ, মোৰ প্ৰতিবাদীয়ে লিখা দুখৰ পত্ৰ মোৰ ইয়াত থকা হলে কেনে ভাল আছিল! অৱশ্যে মই তাক মোৰ কান্ধত বলোহেঁতেন আৰু ৰাজমুকুট বুলি মোৰ মূৰত পিন্ধিলোহেঁতেন, তেওঁৰ আগত মোৰ খোজৰ সংখ্যা জনালোহেঁতেন আৰু ৰাজকোঁৱৰৰ দৰে তেওঁৰ ওচৰলৈ গলোহেঁতেন। মোৰ মাটিয়ে যদি মোৰ অহিতে চিঞৰ মাৰে আৰু তাৰ আটাই শিৰলবোৰে যদি কান্দে, মই যদি ধন নিদিয়াকৈ সেই মাটিৰ ফল ভোগ কৰিলো বা তাৰ গৰাকীবিলাকৰ প্ৰাণহানি কৰিলো, তেন্তে মোৰ ঘেঁহুৰ সলনি কাঁইট আৰু জবৰ সলনি বন গজক। ইয়ুবৰ বাক্য সমাপ্ত। প্ৰিয় শ্ৰোতা, ইয়াত ইয়ুবে কৈছে যে তেওঁ আচলতে কোনো গুপুতপাপ কৰা নাই, তেওঁ কোনো অন্যায় কাম কৰা নাই, তেওঁ আজিলৈকে যিমানবোৰ কাম কৰি আহিছে কেৱল মহৎ কামকেই তেওঁ কৰি আহিছে। সেইকাৰণে ইয়ুবে ইচ্ছা কৰিছে যাতে আন মানুহবিলাকে তেওঁৰ মহৎ কামবিলাকৰ এখন তালিকা প্ৰস্তুত কৰি দিব আৰু সেইখন তেওঁ পিঠিত আঁৰি লৈ বাটে বাটে ঘূৰি ফুৰিব আৰু মানুহবিলাকক তেওঁ ক'ব, এয়া চোৱা মোৰ মহৎ কামৰ তালিকা, মানুহৰ মাজত মই কিমান প্ৰশংসাৰ পাত্ৰ আছিলো। এয়া আছিল ইয়ুবৰ অতি গভীৰ গৰ্বৰ ভাৱ, হৃদয়ত লুকাই থকা অতি ডাঙৰ দুৰাৰোগ্য ব্যাধি। ইয়ুবে তেওঁৰ জীৱনৰ সকলো কথাকে ক'লে, কিন্তু তেওঁৰ নিজৰ গৰ্ব আৰু অহংকাৰৰ কথা এবাৰো তেওঁ স্বীকাৰ নকৰিলে। ইয়ুবে নিজকে সম্পূৰ্ণ ধাৰ্মিক, সম্পূৰ্ণ সিদ্ধ ব্যক্তি বুলিয়েই ভাবি আছিল, কিন্তু ঈশ্বৰৰ দৃষ্টিত তেওঁ বাৰু কেনে আছিল? প্ৰিয় শ্ৰোতা, বহু সময়ত আমি ইয়ুবৰ নিচিনাকৈ ভুল নকৰোনে? আমি যেতিয়া নিজলৈ চাওঁ, আমি নিজৰ গাত অলপো দুখ দেখা নাপাওঁ, আনকি আমি ঈশ্বৰৰ কাৰ্যৰ মাজতেই দুখ খুচৰিবলৈ চেষ্টা কৰোঁ, কিন্তু ঈশ্বৰৰ দৃষ্টিত আমি আচলতে কেনেকুৱা সেইটো আমি ঈশ্বৰৰ দৃষ্টিৰে বুজিবলৈ চেষ্টা কৰিব লাগে আৰু আমি অতি নম্ৰভাৱে, অতি মৃদুভাৱেৰে আমি নিজকে ঈশ্বৰৰ হাতত গতাই দি তেওঁৰ ইচ্ছাৰ অধীন হৈ চলিবলৈ সংকল্প কৰিব লাগে। সেই কাম বাৰু আমি কৰি আহিছোনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
প্ৰিয় শ্ৰোতা, ইমান পৰে আপুনি বাইবেল শাস্ত্ৰৰ পৰা ঈশ্বৰৰ বাক্য শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হওঁ। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
ঠিকনা
ভক্তি বচন,
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100১।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তি বচন,
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100১। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে
9954046275।
ফোন নম্বৰটো আকৌ এবাৰ কৈছো,
9954046275।
প্ৰিয় শ্ৰোতা, আপুনি এই ভক্তিবচন অনুষ্ঠানটি আমাৰ ৱেবছাইট radio882.comতো শুনিব পাৰিব। আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।